এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 25খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 2023খন গাঁৱৰ 10,63,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে 8জন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 162টা আশ্ৰয় শিবিৰ আৰু 1,072টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 41,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতিৰ বুজ লয়। ডঃ শৰ্মাই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংযোগ বিচ্ছিন্ন হোৱা অঞ্চল, বিশেষকৈ নাজিৰা মহকুমাত পানীৰ মাজত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। তেওঁ প্ৰয়োজন অনুসৰি বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায়ত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, ভ্ৰাম্যমান চিকিৎসা দল নিয়োগ আদি সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ বোকাময় পথবোৰ মুকলি কৰি যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। ইপিনে পানী লাহে লাহে হ্ৰাস হ'বলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল মোতায়েন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
হেলথৰ দৃষ্টিভংগীৰ পৰা আমি চেষ্টা কৰিছো যাতে কোনো যাতে ডিজিজ আউটব্ৰেক নহয়। NHM আৰু হেলথ মিছনৰ ফালৰ পৰা মোবাইল এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি আমাৰ মেডিকেল টীম বনাই ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজৰ পৰাও আমাক ডক্টৰ দিয়া হৈছে আৰু তেওঁলোকে যিমান পাৰে ৰাইজক সেৱা আগবঢ়াইছে। এতিয়ালৈকে আমাৰ কোনো ডিজিজ আউটব্ৰেকৰ বাতৰি এতিয়ালৈকে আমি পোৱা নাই।
অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি একাদশ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বানৰ পৰিপ্ৰেক্ষিতত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ অতিৰিক্ত পুঁজি আবণ্টন কৰা হৈছে। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত আজি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত কয় যে যোৰহাট জিলাৰ বাবে অতিৰিক্তভাৱে 1 কোটি আৰু শিৱসাগৰ তথা চৰাইদেউ জিলাৰ বাবে 4 কোটি টকাকৈ আবণ্টন কৰা হৈছে। জিলাকেইখনলৈ অতিৰিক্ত খাদ্য সামগ্ৰীও আবণ্টিত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিজেপিৰ বিধায়ক ভূপেন বৰাৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই কয় যে হাতীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়ই এতিয়াৰ পৰা ক্ষতিপূৰণ হিচাপে 6 লাখ টকাকৈ লাভ কৰিব। পূৰ্বতে এই পৰিমাণ আছিল 4 লাখ টকা। ৰাজ্যৰ ভূমিহীন লোকক শীঘ্ৰেই বিভিন্ন জিলাৰ চৰচাপৰিত ৰাজ্য চৰকাৰে ভূমিপট্টা প্ৰদান কৰিব। ইয়াৰ বাবে 2019ৰ অসম ভূমি নীতিও ৰাজ্য চৰকাৰে সংশোধন কৰিব। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নম্বৰ নিয়মৰ অধীনত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰী, কংগ্ৰেছ বিধায়ক নুৰুল হুদা আৰু আব্দুৰ ৰহিম আহমেদে উত্থাপন কৰা এটা সংকল্প প্ৰস্তাৱত মন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নম্বৰ আৰু 113 নম্বৰ নিয়মৰ অধীনতো সদনত আজি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা চলে। ইয়াৰ মাজতে 2026 চনৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়কখন শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে সদনত আজি উত্থাপন কৰে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অহা 27 জুলাই পুৱা 9:30 বজা পৰ্যন্ত সদন স্থগিত ঘোষণা কৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰলয়ংকাৰী বানত আক্ৰান্তসকলৰ সা সম্পত্তিৰ লগতে বহু ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীৰ পৰিচয় পত্ৰ, শিক্ষাগত অৰ্হতাৰ নথি পত্ৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি পত্ৰ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই এই সন্দৰ্ভত আজি শিৱসাগৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি তথা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰয়োজনীয় নথিপত্ৰসমূহ সংশ্লিষ্ট বিভাগসমূহৰ সহযোগত পুনৰ উদ্ধাৰ কৰাৰ বাবে দ্ৰুত আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী শ্ৰী বৰাই পৰামৰ্শ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।